নভেল কৰোনা ভাইৰাছ বিয়পাটো ৰোধ কৰিব পৰা যায়। কাহুতে বা হাঁচিয়াওতে সদায় নিজৰ মুখ ৰুমাল বা টিছুৰে ঢাকক। হাত দুখন বাৰে বাৰে চাবোনেৰে ধুৱক। নিজৰ চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব। যদি কাৰোবাৰ কাঁহ, জ্বৰ বা উশাহ লোৱাত কষ্ট হৈছে, তেন্তে তেওঁৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখক। প্ৰয়োজন হলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাওক বা হেল্পলাইন নম্বৰ 691-334-7770 যোগাযোগ কৰক। স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।